গুড ইভিনিং, এইটো আকাশবাণী কহিমা, চামলাগা খবৰ পঢ়ি আছে ভাবিনী কিকন। পয়লা হেডলাইনছ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা দেৰাদুনে 8,000 কৰোৰ টকা নিচিনা লগা কিচিম কিচিম ডেভেলপমেণ্ট প্ৰজেক্টছ লগা ফাউণ্ডেশ্যন ষ্টনছ লগাই দি কিনে উদঘাটন কৰি দিছে। কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েচন ইণ্ডিয়া ৰিজন জ'ন 3 লগা 22nd এনুৱেল কনফাৰেন্সটো কহিমাতে অহাকালি শুৰু হবলৈ আছে। ইণ্ডিয়ান এয়াৰ ফৰ্চ পৰা গুৱাহাটীতে 93rd এনিভাৰ্চাৰী চীন কৰি কিনা পয়লাবাৰ ফুল স্কেল এয়াৰ শ্ব অৰ্গেনাইজ কৰিছে। আৰু নাগালেণ্ড ৰেছলিং এছ'চিয়েচন পৰা 17 মেম্বাৰ্ছটো এক মহিনা লম্বা সময় কোচিং কেম্প নিমদে গোণ্ডা উত্তৰ প্ৰদেশতে যাইছে। এতিয়া পুৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দেৰাদুনে উত্তৰাখণ্ড ফৰ্মেশ্যন ডে লগা চিলভাৰ জুবলি চেলিব্ৰেশ্যনছতে হিচা লৈছে। মিষ্টাৰ মোদী বৰা অফচাৰে 8,000 কৰোৰ টকা নিচিনা লগা কিচিম কিচিম ডেভেলপমেণ্ট প্ৰজেক্টছ লগা ফাউণ্ডেশ্যন ষ্টনছ লগাই দি কিনে উদঘাটন কৰি দিছে। প্ৰজেক্টছটো হলে কি ছেক্টৰছ যেনেকা খা পানী, সিঁচাই, এনাৰ্জি, টেকনিকেল এডুকেশ্যন, আৰ্বান ডেভেলপমেণ্ট, খেলকুদ আৰু স্কিল ডেভেলপমেণ্ট খণ্ডে আছে। প্ৰধানমন্ত্ৰী বৰা ইটো অফচাৰে কমেমৰেটিভ পষ্টেজ ষ্টেম্প বি ইছ্যু কৰি দিছে। নাগৰিক জমা হোৱা খানগে এড্ৰেছ কৰি কিনে মিষ্টাৰ মোদী বৰা উত্তৰাখণ্ড লগা মানুহখানগে প্ৰদেশ লগা চিলভাৰ জুবলি নিমদে বাধাই দিছে। প্ৰধানমন্ত্ৰী কৈছে ডাবল ইঞ্জিন গভৰ্ণমেণ্টটো উত্তৰাখণ্ডগে বিকাশ লগা নতুন উচাইদে লৈ যাবলৈ লগাতাৰ কাম কৰি আছে।
বিতে 25 বৰ্ষো কি যাত্ৰা কে বাদ আজ উত্তৰাখণ্ড জিছ উচাই পৰ হে উছে দেখ কৰ হৰ উস ব্যক্তি কা খুশ হোনা স্বাভাৱিক হে জিছনে इस खूबसूरत राज्य के निर्माण के लिए संघर्ष किया था। डबल इंजन की भाजपा सरकार उत्तराखंड के सामर्थ्य को नई ऊंचाई देने में जुटी है।
मिस्टर मोदी बरा प्रदेश लगा अनटैप्ड पोटेंशियल टू एक्सपेंड करबो कारणे ध्यान दिबले लगा दरकारे जोर दिगिना कइसे। प्रधानमंत्री आरो कइसे सरकारो उत्तराखंडे कनेक्टिविटी प्रोजेक्ट्स खांदे दबाव दिए आसे। লোকসভা স্পিকাৰ ওম বিৰলাদু, ৰাজ্যসভা লগা ডেপুটি চেয়াৰমেন হৰিবংশ লগতে আজি চামদে কহিমাতে অহাকালি কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েচন CPA ইণ্ডিয়াৰ ৰিজন জ'ন 3 লগা 22nd এনুৱেল কনফাৰেন্সটো এটেণ্ড কৰিবলৈ আহিছে। আগেদে ডিমাপুৰ এয়াৰপৰ্টে তাই আহি পুঞ্চিয়াদে মিষ্টাৰ বিৰলাগে PHED আৰু কপৰেচন মিনিষ্টাৰ জেকব জিমমি, মিনিষ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট আৰু SIRD মেটছুবু জামিয়াৰ আৰু দুচৰা অফিচিয়েলছখন পৰা স্বাগত কৰিছে। মিষ্টাৰ বিৰলাগে এয়াৰপৰ্টে 15th NAPIR পৰা চেৰেমনিয়েল গাৰ্ড অফ অনাৰ বাৰ একৰ্ড কৰিছে। তিটো পিছতে লায়ন্স ক্লাব ডিমাপুৰে মাৰোৱাৰী কমিউনিটিৰ পৰা একতা খাতা স্বাগত কাৰ্যক্ৰম অৰ্গেনাইজ কৰিছে। মিষ্টাৰ বিৰলা কৈছে মাৰোৱাৰী কমিউনিটি যোনখন দেশভৰ লগা আলগ আলগ প্ৰদেশখন পৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছতে আহিছে, তাইখন চুনৌতি থাকিয়া চাফাৰ জিতি আহিছে। কিন্তু তাইখন লগা মেহনত আৰু আত্মবিশ্বাস পৰা যোনটো প্ৰদেশতে বহি যাই লবি তাইখন লগা কালচাৰেল হেৰিটেজটো আপনাই লৈছে।
चाहे देश हो चाहे दुनिया हो, इस देश में भी और दुनिया के देशों के अंदर भी ये समाज जहां भी जाता है अपनी कड़ी मेहनत, परिश्रम और वहां की सांस्कृतिक विविधताओं को अपना समझता है और वहां पर संस्कार, सेवा के संस्कार, समर्पण के साथ उस समाज के सामाजिक रीति रिवाजों, वहां की संस्कृति, वहां की कार्य संस्कृति में इस तरीके से एक होता है।
তাই কৈছে ভাৰত লগা তাকতটো তাই লগা ডাইভাৰ্চিটিতে আছে আৰু তাই লগা তাকতটো তাই লগা কিচিম কিচিম কালচাৰছ, খা লোৱা, কাপোৰ কানি আৰু ছচিয়েল কাষ্টমছতে আছে। কিন্তু কি বৰা তাইখন চবকে জোৰাই কৈলেতো ইটো দেশ লগা ডেমক্ৰেচি বৰ আছে। লোকসভা স্পীকাৰ বৰা কনফাৰেন্স যোনটো পয়লাবাৰ নাগালেণ্ড বৰা হোষ্ট কৰি আছে ইটো উদঘাটন কৰিব। তাতে চিফ মিনিষ্টাৰ নিফিউৰিঅ, ৰাজ্যসভা লগা ডেপুটি চেয়াৰমেন হৰিবংশ আৰু স্পীকাৰ নাগালেণ্ড লেজিছলেটিভ এছেম্বলি আৰু CPA ইণ্ডিয়া ৰিজন জ'ন 3 লগা চেয়াৰমেন শ্বেৰিঙান লংগমৰ পৰা উদঘাটন সমাৰোহে গ্ৰেছ কৰিব। দুদিন লগা কনফাৰেন্স পৰা প্ৰিচাইডিং অফিচাৰ্ছ, মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট আৰু 8টা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ যোনটো CPA ইণ্ডিয়া ৰিজন লগা জ'ন 3 কে কম্প্ৰাইজ কৰি তাতে পৰা মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলিজখনকে একেলগতে আনিব। কনফাৰেন্স লগা থিমটো পলিচি, প্ৰগ্ৰেছ এণ্ড পিপল, লেজিছলেটৰ্ছ এজ কেটলিষ্ট অফ চেঞ্জ আছে। ৰাজ্যসভা লগা ডেপুটি চেয়াৰমেন হৰিবংশ পৰা November 11th ক্লজিং চেৰেমনিটো এড্ৰেছ কৰিব। ইণ্ডিয়ান এয়াৰ ফৰ্চ IAF লগা ইষ্টাৰ্ণ এয়াৰ কমাণ্ডটো আজি গুৱাহাটীতে তাই লগাত 93rd এনিভাৰ্চাৰীকে চীন কৰি কিনে ব্ৰহ্মপুত্ৰ নদী ওপৰ পৰা গ্ৰেণ্ড ফ্লাই মাষ্ট লৈছে। পইলাবার ওলা ফুল স্কেল এয়াৰ শ্ব দে ইণ্ডিয়ান এয়াৰফোৰ্চ পৰা 75 এয়াৰক্ৰাফ্টছ আৰু হেলিকপ্টাৰ্ছ নিচিনাদো 25 ওপৰ ফৰ্মেশ্যনছ কৰি কিনে ব্ৰহ্মপুত্ৰ নদী ওপৰতে লচিত ঘাটতে দেখাইছে। ইটো চাল লগা এয়াৰফোৰ্চ ডে চেলিব্ৰেশ্যনছ টু ইনফেলিবল ইম্পাৰভিয়াছ এণ্ড প্ৰেচাইছ লগা থিম দে আই এ এফ লগা ফ'কাছ যেনেকুৱা অপাৰেশ্যনেল কেপেবিলিটি ৰিজিলিয়েঞ্চ আৰু প্ৰেচিছনকে চীন কোৰিয়া লগা আছে। আসাম গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য, চীফ মিনিষ্টাৰ হিমন্ত বিশ্ৱা শৰ্মা আৰু এয়াৰ চীফ মাৰ্শাল অমৰপ্ৰীত সিং দু অফিচাৰতে থাকিছে।
দ্য ইণ্ডিয়ান এয়াৰ ফোৰ্চ অৰ্গেনাইজেছ দ্য ফাৰ্ষ্ট ইভাৰ এয়াৰ শ্ব ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন এট গুৱাহাটী অভাৰ দ্য বেংকছ অফ দি মাইটি ব্ৰহ্মপুত্ৰ ৰিভাৰ এট লাচিত ঘাট থ্ৰিল দ্য স্পেক্টেটৰ্ছ। দ্য ফ্লাইং মেচিনচ হুইচ ইনক্লুডেড ৰাফাল, সুখৈ, আপাচে, মিগ, IL-78 ৰিফুৱেলাৰ, মিৰাজ, জাগুৱাৰ, C-17 গ্লোবমাষ্টাৰ এডভান্স লাইট হেলিকপ্টাৰ, MK-1, C-130 হাৰ্কিউলাছ, এণ্টন-অফ-32 এণ্ড সূৰ্য কিৰণ অপাৰেটেড ফ্ৰম 7 এয়াৰ বেচেছ ইন দ্য ৰিজন গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱা, হাছিমাৰা, Bagdogra and Panagar. The air show also paid homage to Assam's beloved singer Zubin Garg with his popular song Mayabini Ratir Bukut. Aminul Haq Zuddar, Akashbani News, Guwahati.
আকাশবাণী কহিমাবৰা আপুনি হলদে খবৰ আনি দিয়া আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি গালা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্ট আৰু AIR_ কহিমাতে ফলো কৰিবি। আপুনি গান পাৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাবৰা বি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আমনিহান চামলাগা খবৰ শুনি আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু পৰা তাই লগা আংগোলান কাউণ্টাৰপাৰ্ট য়াও লৰেঞ্জো লগতে লুৱাণ্ডাতে বাইলেটাৰেল টকছ ৰাখিছে। আগেৰে তাইকে গ্ৰেণ্ড চেৰেমনিয়েল ৱেলকাম আৰু গাৰ্ড অফ অনাৰটো তাই আহি পুঞ্চিয়াতে লুৱাণ্ডাতে প্ৰেচিডেঞ্চিয়েল পেলেচতে একৰ্ড কৰিছে। দুয়োটা লিডাৰ্ছটো ভাৰত আৰু আংগোলা লগা বীচতে মাল্টি ফেচেটেড পাৰ্টনাৰশ্বিপটো মজবুত কৰাবলৈ নিমদে কম্প্ৰেহেনচিভ টকছ ৰাখিছে। বাতচিতে প্ৰেচিডেণ্ট মুৰ্মুৰা দুয়োটা দেশ কেবি জুৰীয়া প্ৰায়ৰিটিজ আৰু কমপ্লিমেণ্টাৰিটিজ কে ৰিফ্লেক্ট কৰা আলাগ আলাগ ছেক্টৰছতে কপাৰেশ্যন বঢ়া লগা দৰকাৰে জোৰ কৰিছে। তাই এৰিয়াছ খান যেনেকুৱা পাৰ্লিমেণ্টাৰী বেষ্ট প্ৰেক্টিচেছ শ্বেয়াৰ কৰা, খেতি বাৰীতে আচলটো বীজন আৰু ফাৰ্টিলাইজাৰ্ছ, অইল এক্সপ্ল'ৰ আৰু ৰিফাইন কৰা, কানেক্টিভিটি আৰু ট্ৰান্সপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, আলাগ মাটি লগা মিনাৰেলছ আৰু ডায়মণ্ড প্ৰচেছ কৰা খান্দে পটেঞ্চিয়েল কলাবৰেশ্যন খান কৈছে।
हमने अपने दोनों देशों के बीच व्यापार एवं निवेश साझेदारी को सुदृढ़ करने और ऊर्जा, कृषि, फूड प्रोसेसिंग तथा औषधि जैसे क्षेत्र में सहयोग को गहरा करने का निर्णय लिया था। अभी थोड़े ही देर पहले हुई हमारी वार्ता में हमने पुनः इस बात पर सहमति व्यक्त की है कि इन क्षेत्रों में द्विपक्षीय सहयोग को विस्तार देने की अपार संभावनाएं मौजूद है।
প্ৰেচিডেণ্ট বৰা কিচিম কিচিম হিচাপে ভাৰত লগা স্পেচিফিক এক্সপাৰ্টিজ খান জনাইছে আৰু মিউচুৱেল গ্ৰথ আৰু উন্নতি কৰিব নিমদে ভাৰত পৰা আংগোলাৰ লগতে একে লগতে কাম কৰিবলৈ তৈয়াৰ থাকিয়া লগাবি কৈ দিছে। ভাইছ প্ৰেচিডেণ্ট CP ৰাধাকৃষ্ণনটো গ্ৰেজুৱেট হৈ থাকিয়া ষ্টুডেণ্টছ খানগে হাৰ নামানি কিনে মন লগাই কিনে মেহনত কৰিবলৈ আৰু ইনামটো তাই খান লগতে আহিয়া চাবি কৈ কিনে কৈ দিছে। তাই আজি মাইচুৰুতে JSS একাডেমী অফ হায়াৰ এডুকেশ্যন লগা গ্ৰেজুৱেট হৈ থাকিয়া ষ্টুডেণ্টছ খানগে এড্ৰেছ কৰি থাকিছে। বিবেকানন্দ লগা কল এৱেক এৰাইজ এণ্ড ষ্টপ নট টিল দ্য গ'ল ইজ এচিভড কে কোট কৰি কিনে মিষ্টাৰ ৰাধাকৃষ্ণন বৰা জৱান গ্ৰেজুৱেটছ খানগে দুচৰা মানুহ লগা খালী ভালহে ল'বলৈ কৈছে আৰু কেতিয়াবি দুচৰা মানুহ লগতে উন্নতি লগা তেজিটো কম্পেয়াৰ নকৰিবলৈ কৈছে। তাই কৈছে যিমান বেছি একজন মানুহ গিৰিব তিমান বেছি তাকত হৈ কিনে চুনৌতি খান পাৰ কৰিব। ভাইছ প্ৰেচিডেণ্ট বা ষ্টুডেণ্টছ খানগে মোবাইল এডিকশ্যন পৰা দূৰ থাকিবলৈ আৰু তাই খান লগা বুজুৰ্গ টিচাৰ্ছ আৰু আমাৰ বাবাগে ইজ্জত কৰিবলৈ বি এডভাইচ কৰিছে। চীফ মিনিষ্টাৰ নিফিউ ৰিঅ' টু ডেপুটি চীফ মিনিষ্টাৰ TR জেলেং আৰু দুচৰা লিডাৰ্ছ খান লগতে নাগালেণ্ড গভৰ্ণৰ অজয় কুমাৰ ভাল্লাগে ৰাজভৱন কহিমাতে মাতিছে। মিটিং দে প্ৰদেশকে জুৰীয়া মামলা খান ওপৰতে প্ৰডাক্টিভ বাতচিত ৰাখিছে। একটা 17 মেম্বৰ নাগালেণ্ড ৰেছলিং এছ'চিয়েচন NWA কণ্টিনজেণ্ট টীমটো গণ্ডা উত্তৰ প্ৰদেশতে NWA বৰা ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ লগতে মিলি কিনে অৰ্গেনাইজ কৰা লগা এক মহিনা লম্বা সময় লগা কোচিং কেম্প নিমতে ওলাই যাইছে। কোচিং কেম্পটো ফ্ৰী ষ্টাইল ৰেছলিং আৰু গ্ৰেকো ৰোমান ষ্টাইল লগা ৰেছলিংতে ধ্যান দিব। টীমতে হলে নামচিন নাগা ৰেছলাৰ্ছ ভেনুজো দাহুও আৰু হুলুয়ি দি ৱাদিঅ বি দুচৰা খান মাজতে আছে। টীমটো কুজোভেছা সহ জইণ্ট ছেক্ৰেটাৰী NWA আৰু কেনিলেল কেভিন ৰটে ট্ৰেজাৰ NWA বৰা লিড কৰি আছে। খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে। প্রধানমন্ত্রী নরেন্দ্র মোদী বরা দেরাদুনে 8,000 কোটি টাকা নিচনা লাগা কিসিম কিসিম ডেভেলপমেন্ট প্রজেক্টস লাগা ফাউন্ডেশন স্টোনস লাগাই দিয়ে উদ্ঘাটন করে দিছে। কমনওয়েলথ পার্লামেন্টারি এসোসিয়েশন ইন্ডিয়া রিজন জোন 3 লাগা 22nd অ্যানুয়াল কনফারেন্স কোহিমাতে আহকালি শুরু হবলে আছে। ইন্ডিয়ান এয়ার ফোর্স পরা গুহাটীতে 93rd অ্যানিভার্সারি চীন করে কিনা পয়লাবার ফুল স্কেল এয়ার শো অর্গানাইজ করেছে। আর নাগাল্যান্ড রেসলিং এসোসিয়েশন পরা 17 মেম্বার্স এক মহিনা লম্বা সময় কোচিং কেম্প নিমতে গোন্ডা উত্তর প্রদেশ যাইছে। ইটুর আজি সাম লাগা খবর ইমানতে শেষ করে আছে। শুনে থাকবি আহাকালি পুজোর 7:25 নাগামিজ খবর আনি দিবলে আছে। গুড নাইট।